মথি অধ্যায় ২২। পাছে যীশুৱে উত্তৰ দি আকৌ দৃষ্টান্তেৰে তেওঁলোকক কলে যে,
স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যিজনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰিতবিলাকক সেই উৎসৱলৈ মাতিবলৈ তেওঁৰ দাসবোৰক পঠিয়াই দিলে, কিন্তু তেওঁলোক আহিবলৈ মন নকৰিলে। পুনৰাই তেওঁ আন দাসবোৰক এই আদেশ দি পঠিয়ালে, নিমন্ত্ৰিতবিলাকক কগৈ, চোৱা মোৰ ভোজ যুগুত কৰিলোঁ, মোৰ বলদ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে আৰু সকলো যুগুত হ'ল, তোমালোক বিয়াৰ উৎসৱলৈ আহা। কিন্তু তেওঁলোকে অৱহেলা কৰি গুচি গ'ল, কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা বেপাৰলৈ, আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাগবোৰক ধৰি অপমান কৰি বধ কৰিলে। তাতে ৰজাই খং উঠি তেওঁৰ সৈন্যবিলাকক পঠিয়াই সেই নৰবতীবোৰক সংহাৰ কৰি সিহঁতৰ নগৰখন পুৰি পেলালে। তেতিয়া তেওঁ দাসবোৰক কলে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল। এই হেতুকে তহঁতে চাৰিমুনি বাট গৈ যিমান মানুহ পাৱ সেই আটাইবিলাককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ। তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ ভাল বেয়া যিমান মানুহ পালে সেই সকলোকে গোটাই আনিলে। তাতে আলহীবিলাকৰেই বিয়াঘৰ ভৰি পৰিল। কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ আহিলত বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখি সুধিলে, হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমিনো ইয়াত কেনেকৈ সোমালা? তাতে তেওঁ অবাক হ'ল। তেতিয়া ৰজাই তেওঁৰ পৰিচাৰকবোৰক কলে, ইয়াক হাত ভৰি বান্ধি বাহিৰৰ আন্ধাৰত পেলাগৈ, তাতে ক্ৰন্দন আৰু দাঁত গৰচনি হ'ব, কিয়নো নিমন্ত্ৰিত লোক অনেক কিন্তু মনোনীত লোক তাকৰ।
তেতিয়া ফৰিচীবিলাকে গৈ কেনেকৈ তেওঁক বাক্যৰূপ ফাণ্ডত পেলাব পাৰিব এনে মন্ত্ৰণা কৰি হেৰদিয়া মানুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে,
হে গুৰু, আপুনি সত্য আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে আৰু কালকো ভয় নাৰাখে, ইয়াক আমি জানো, কিয়নো আপুনি মানুহৰ মুখলৈ নাচায়, এতেকে কৈশৰক খাজনা দিব পায় নে নাপায়, আপোনাৰ মনে কি ধৰে আমাক কওক।
তাতে যীশুৱে তেওঁলোকৰ দুৰ্মতি জানি কলে
হে কপটীয়াবিলাক, কিয় মোক পৰীক্ষা কৰিছা? সেই খাজনাৰ ধন মোক দেখুওৱা।
তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। তাতে তেওঁলোকক সুধিলে,
এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?
তেতিয়া তেওঁলোকক কলে,
কৈশৰৰ।
তেতিয়া তেওঁলোকক কলে,
তেন্তে যি কৈশৰৰ তাক কৈশৰক দিয়া, আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
ইয়াকে শুনি তেওঁলোকে বিস্ময় মানি তেওঁক এৰি গুচি গ'ল। সেইদিনাই পুনৰুত্থান নাই বুলি কোৱা সদ্দকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু, কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেন্তে ভায়েকে তেওঁৰ তিৰোতাক বিয়া কৰি ককায়েকলৈ বংশ উৎপন্ন কৰিব, মুচিয়েনে আজ্ঞা দিলে? বাৰু, আমাৰ লগত সাতজন ভাই ককাই আছিল, প্ৰথমজন বিয়া কৰি মৰিল আৰু সন্তান নোহোৱাকৈ তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ'ল, পাছে দ্বিতীয় তৃতীয় আদি কৰি সপ্তমজনলৈকে সেইদৰে কৰিলে, সকলোৰে পাছত সেই তিৰোতাজনী মৰিল, তেন্তে পুনৰুত্থানত তেওঁ সেই সাতজনৰ কাৰ তিৰোতা হ'ব, কিয়নো সকলোৱে তেওঁ বিয়া কৰিছিল?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক কলে,
তোমালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভ্ৰান্ত হৈছা হওক, কিয়নো পুনৰুত্থানত বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে যি বচন ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল, বোলে, মই আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ, তাক তোমালোকে পঢ়া নাইনে? তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, কিন্তু জীয়াবিলাকৰহে ঈশ্বৰ।
ইয়াকে শুনি লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে। পাছে তেওঁ সদ্দকীবিলাকক নিৰুত্তৰ কৰা শুনি ফৰিচীবিলাক গোট খালে, আৰু তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে,
হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?
তাতে যীশুৱে তেওঁক কলে,
তুমি সকলো হৃদয় সকলো প্ৰাণ আৰু সকলো চিতেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এই প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটা আজ্ঞাতেই গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে।
ফৰিচীবিলাক গোট খাই থাকোঁতেই যীশুৱে তেওঁবিলাকক সুধিলে,
খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে?
তেওঁবিলাকে তেওঁক ক'লে,
দাইদৰ।
তাতে তেওঁবিলাকক ক'লে,
তেনেহ'লে প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীনত নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। এইবুলি দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই তেওঁক প্ৰভু বোলে? এতেকে দায়ুদে যদি তেওঁক প্ৰভু বোলে, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে?
তাতে কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে, আৰু সেইদিনাৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈকো কাৰো সাহ নহল।